ইষ্টে দ অধ্যায়। তাৰ পাছত ৰজা অহচবুৰুছে দেশত আৰু সমুদ্ৰৰ পাৰত থকা দেশবোৰত কৰ ধাৰ্য কৰিলে। তেওঁ ক্ষমতা আৰু পৰাক্ৰমৰ সকলো কথা ৰজাই মদক্ষয়ক যি মহত্ব দি ওখ পদত তুলিছিল তাৰ সম্পূৰ্ণ বৃত্তান্ত মাদিয়া আৰু পাৰস্য ৰজাসকলৰ ইতিহাস পুস্তকত লিখা আছে। যিহুদী মদক্ষয় ৰজা অহচবেৰুছ দ্বিতীয় স্থানত আছিল। যিহুদী লোকসকলৰ মাজত তেওঁ মহৎ আছিল আৰু তেওঁ অনেক যিহুদী ভাইসকলৰ মাজত জনাজাত আছিল, কিয়নো তেওঁ নিজৰ লোকসকলৰ হিত চিন্তা কৰিছিল আৰু তেওঁলোকৰ শান্তিৰ বাবে কথা কৈছিল।